bulunurlar. Ancak onların çocuğunu tutup dinlerine yeterli. Anne bir kuyruğu kalıyor. Elektronik bir yerde sokarlı oldu. Konuştan tutup sanfonda bilinir kadar tutuyor. Bilin olacağı kaydın kulüse. Bakın şu doktorun olduğu bir zamanla kalanlı bir tutu kadar. O da öyle kutuyu satın bilin kulüse. Bakın ki, adelerde kutuyu şantıcı kuyruğu alıyor. O yüzden bu tarafını kuyruğu kutuyu kutuyu Dara muhabi dara kaçı bir yerden çıkan bir şeyler sobit bravo restoranı bir bakma kardımızı anka bakan kuyusu. অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মক বিষ্ণুৰ ভাৰাদৰ্শ পৰিচালিত হবলৈ আহ্বান জনাইছে। এই কাৰ্যসূচীতে বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক 2024 বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰা হৈছে। তদুপৰি অসমৰ কলা সংস্কৃতি সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা নগৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হৈছে। 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজামপীৰ বঁটা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হৈছে। এই অনুষ্ঠানত বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ লগতে ঢেকীয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহল, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু নদৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি দিনৰ 10 বজাৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু কবিতা প্ৰতিযোগিতাৰ অনুষ্ঠিত হৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 56 সংখ্যক স্মৃতি দিৱসত তেজপুৰৰ বিধায়ক তথা শিল্পীগৰাকীৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই কেতেকীবাৰীত থকা শিল্পীজনৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শোণিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে। তিনিচুকীয়াতো জিলা আয়ুক্তৰ কাৰ্যালয়ত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হয়। সাংস্কৃতিক মহাসংগ্ৰাম 2024ত তিনিচুকীয়া জিলাৰ স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলে বিষ্ণুৰাভা সংগীত পৰিৱেশন কৰে। অনুষ্ঠানত শ্ৰমমন্ত্ৰী সঞ্জয় কিষণ, জিলা আয়ুক্ত স্বপ্নীল পাল, জিলা উন্নয়ন আয়ুক্ত আদিকে ধৰি বহু লোক উপস্থিত থাকে। মাজুলী জিলাতো আজি বহু ঠাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱসৰ আয়োজন কৰিছে। নামনি মাজুলীৰ গোৱালগাঁও তৰুণ নাট্য সমাজ আৰু তৰুণ নাট্য ক্লাবৰ উদ্যোগত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ইফালে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ মাজুলী জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ উদ্যোগত কমাৰগাঁও ৰূপালী যুৱক সংঘ আৰু শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয়। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সাংবাদিক সংস্থাৰ উদ্যোগত সৰুপথাৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত আজি শৈলীশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত ৰাভা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি, চিত্ৰাংকন, ৰাভা সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি ক্ৰীড়া, কৃষি আৰু সাংস্কৃতিক ক্ষেত্ৰত অৱদান আগবঢ়োৱা জিলাখনৰ কেইবাজনো লোকক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলাৰ অন্তৰ্গত পৌৰ প্ৰশাসন এলেকাত চলাচল কৰা ই ৰিক্সাৰ পঞ্জীয়ন পৰিবহণ বিভাগৰ উপৰি সংশ্লিষ্ট এলেকাৰ পৌৰ কৰ্তৃপক্ষৰ ওচৰত কৰাটো জিলা প্ৰশাসনে বাধ্যতামূলক কৰিছে। ই ৰিক্সাসমূহৰ দ্বাৰা পৌৰসভা এলেকাত কৰা যান বাহন চলাচলত বিসংগতি, দুৰ্ঘটনা ইত্যাদিৰ প্ৰতি লক্ষ্য ৰাখি এই পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে বুলি জিলা প্ৰশাসনৰ নিৰ্দেশটোত কোৱা হৈছে। গোলাঘাটত দুৰ্নীতি নিবাৰক শাখাই জিলাখনৰ বন বিষয়া জ্ঞানৰঞ্জন দাসক উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। এজন ঠিকাদাৰৰ পৰা 1.5 লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়তে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। কেবিনেট মন্ত্ৰী ডাঃ ৰমেশ তেগুৱাই আজি দিছপুৰত কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত চুক্তি অনুসৰি কাৰ্বি আংলঙৰ বাহিৰৰ কাৰ্বি জনগোষ্ঠীয় গাঁও আৰু লোকসকলৰ কল্যাণৰ বাবে এখন পৰিষদ গঠন সন্দৰ্ভত আলোচনা কৰা হয়। লগতে বিষয়টো শীঘ্ৰে নিষ্পত্তি কৰাৰ বাবে ৰূপৰেখা নিৰূপণ কৰা হয়। আজিৰ এই বৈঠকত সাংসদ অমৰ সিং টিশু, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনসহ কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী প্ৰতিনিধিসকল উপস্থিত থাকে। বিশ্ব যোগ দিৱসৰ প্ৰাক্ষণত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:30 বজাত চলন্তিকা অনুষ্ঠানত সুন্দৰ জীৱনৰ বাবে যোগ শীৰ্ষক দিগন্ত শৰ্মাৰ সৈতে হোৱা এটা আলোচনা আগবঢ়াব। আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 6:30 বজাত তেজপুৰৰ ফাৰ্ষ্টফিল্ডত 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে তেজপুৰ জিলা পুথিভঁৰালৰ সন্মুখত স্থাপন কৰা স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায়ৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰিব। ছয় বজাৰ বাতৰি আজিলৈ ইমানতে শেষ হ'ল।